Red FM Love Story. Love Story. RJ Pahir Huite. Namaskar and welcome to Red FM. Homo Idea Weekend Special Show Red FM Love Story. আৰু এটা নতুন লাভ ষ্টৰিলৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ এই চিঠিখন পঠিয়াইছে কাকলিয়ে। তেওঁ নিজৰ লাভ ষ্টৰিটিৰ নাম দিয়া নাই, গতিকে মই এটি নাম দিওঁ আৰু সেই নামটো হৈছে ঘূৰি আহানা। চ' আহক শুনো আজি কাকলিৰ লাভ ষ্টৰি। নমস্কাৰ পাহিবা, আশা কৰোঁ তোমাৰ ভাল। মই এই লাভ ষ্টৰিবোৰ প্ৰায়ে শুনো। তোমাৰ ভইচটো সঁচাই বহুত ধুনীয়া আৰু তোমাৰ ভইচটোত লাভ ষ্টৰিবোৰ এটা প্ৰাণ পাই উঠে। সেয়ে ভাবিলোঁ আজি মোৰো লাভ ষ্টৰিটো লিখি পঠিয়াওঁ। আচলতে মোৰ চিঠি লিখা অভ্যাস একেবাৰেই নাই আৰু মই ষ্টৰি লিখিবও নাজানো, কিন্তু মোক তোমাৰ পৰা এটা সহায় লাগে আৰু সেইকাৰণেই জনা নজনাৰ মাজেৰে মোৰ ষ্টৰিটো থুলমূলকৈ আগবঢ়ালোঁ। আশা কৰোঁ তুমি মোৰ ষ্টৰিটো পঢ়িবা। মোৰ নাম কাকলি, মোৰ ঘৰ নগাঁৱত। মই বৰ্তমান BCA ফোৰ্থ ছেমিষ্টাৰৰ ছাত্ৰী। মই যাৰ কথা ক'ব বিচাৰিছোঁ তাৰ নাম ব্ৰজেন। সিও বৰ্তমান BA পঢ়ি আছে। তাৰ লগত মোৰ চিনাকি হৈছিল সিহঁতৰ গাঁৱত। মই সিহঁতৰ গাঁৱত এটা নৃত্য কৰ্মশালাত এগৰাকী নৃত্যগুৰু হিচাপে গৈছিলোঁ। মই তাত যোৱা আগলৈকে তাক কেতিয়াও দেখা নাছিলোঁ। সি বহুত ওখ, জানা পাহিবা, আৰু মই তাৰ তুলনাত বহুতেই চাপৰ। সেইকাৰণে মই তাক কেতিয়াও ভালকৈ চাব পৰা নাছিলোঁ। তথাপিও আৰে আৰে মই তাৰ মুখলৈ চাইছিলোঁ। তাক প্ৰথম দেখাতেই মোৰ ভাল লাগিছিল, কিন্তু সেইটো সময়ত মই বেলেগ এটা সম্পৰ্কত আছিলোঁ কাৰণে তাক তেনে দৃষ্টিৰে চোৱা নাছিলোঁ। চ' আজি আমি শুনি গৈ থাকিম কাকলিৰ লাভ ষ্টৰী ঘূৰি আহানা। ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে। ৱেলকাম বেক, শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ কাকলিৰ লাভ ষ্টৰী ঘূৰি আহানা। আগলৈ তেওঁ লিখিছে, তেনেদৰেই দিনবোৰ গৈ আছিল। লাহে লাহে তাৰ লগত কথা পাতিব ধৰিলোঁ আৰু সি ইমান ওখ হোৱাৰ কাৰণে মই তাক লম্বু বুলি মাতিছিলোঁ। তাৰ বহুত খং উঠিছিল। তাক লম্বু বুলি কোৱা কাৰণে মই অলপ চাপৰ আছিলোঁ কাৰণে সি মোক অতি কানি বাই বুলি মাতিছিল। আমাৰ মাজত নজনাকৈয়ে এটা ভাল বন্ধুত্ব গঢ়ি উঠিল। তেনেদৰে দিনবোৰ পাৰ হৈ আছিল, কিন্তু হঠাৎ মোৰ চলি থকা সম্পৰ্কটো ব্ৰেক হ'ল। হয়তো মই এজন ভুল মানুহক ভাল পাই আছিলোঁ আৰু মই সেই সম্পৰ্কটো ভুৱা পৰিচয়েৰে আৰম্ভ কৰিছিলোঁ। মই সেই সম্পৰ্কটোৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ। সেইটো সময়ত সি মোক বহুত সহায় কৰিছিল। সেই সম্পৰ্কটোৰ পৰা মুক্তি পাবলৈ আৰু তেনেকৈ কথা পাতি পাতিয়ে আমি আৰু বেছি ক্লোজ হ'ব ধৰিছিলোঁ। ব্ৰজেন বহুত ভাল আছিল, জানা পাহিবা। আন ল'ৰাৰ দৰে অলপো নাছিল। আমি একে বয়সৰ আছিলোঁ যদিও সি আমাতকৈ বহু গুণে মেচিয়ৰ্ড আছিল। তাৰ লগ সংগবোৰ বেয়া আছিল যদিও সি নিজকে সেই বেয়াবোৰৰ পৰা আঁতৰাই ৰাখিছিল। তাৰ সেই কথাবোৰেই মোক তাৰ প্ৰতি বেছি দুৰ্বল কৰি পেলাইছিল। মোৰ ব্ৰেকআপৰ পিছত তাৰ লগত সদায় কথা পাতিব আৰম্ভ কৰিলোঁ। চ' কাকলি, এনিৱে ব্ৰজেনক দেখি শ্বি লাইকড হিম। তাৰ উপৰিও শ্বি ৱাজ ইন এ ৰিলেশ্যনশ্বিপ আৰু সেই ৰিলেশ্যনশ্বিপটো ব্ৰেক হ'ল। এণ্ড এতিয়া এনেকুৱা হ'ল যে কাকলি ইজ ফ্ৰী এণ্ড শ্বি কেন বি ইন ৰিলেশ্যনশ্বিপ আগেন। বাট যিটো মই আগতেও কওঁ যে ব্ৰেকআপৰ পিছত ইমিডিয়েটলি আন এটা ৰিলেশ্যনশ্বিপত সোমোৱাটো ভুল, দুইফালৰ পৰাই ভুল। বিকজ ইউ আৰ নট শ্বিয়'ৰ অফ যে আপুনি আন এটা কমিটমেণ্টৰ কাৰণে ৰেডি হয়নে নহয়। যিটো বস্তু আপোনাক আধৰুৱা কৰিলে সেই সম্পৰ্কটোত, মানে আগৰ সম্পৰ্কটোত, সেইখিনি ইনকমপ্লিট ভইডছ আপুনি বেলেগ এটা ৰিলেশ্যনশ্বিপত বিচাৰে আৰু যদি তাত পাই যায় তেতিয়া আপুনি সেই সম্পৰ্কটোত সোমাবলৈ বিচাৰে। কিন্তু ইটছ নট এবাউট দ্য ভইড, ইটছ এবাউট কমপ্লিট চাৰ্কেল। আৰু তাতেই মানুহৰ বহুত ভুল ডিচিশ্যন হৈ পৰে। চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক। এণ্ড্ৰইড এফ এম বজাতে ৰহো। Red FM Love Story, Love Story, RJ Pahir Huite. Welcome back to the show, Red FM Love Story. Moa Sopner Huite Pahir. Aji Khuniya Sukha Kolir Story, Ghuri Ahana. Agaru Chali Kise, Tenedore Tak Edin Kothar Majote Kulu, Je Mur Lora Atak Bhal Lage. Kendo Moa Relationat Asilu Karane Ketiyao Kua Nohul, Ba Tenekwa Dristire Swa Nohul. Kino Nazanu, Hi Kenedore Gompale Moiza Tar Kothake Koisu Buli, Pizdina Hiu Kole,
যে মোৰো তোক ভাল লাগে, তই বেলেগৰ লগত থকা কাৰণে মই তোক ক'ব পৰা নাছিলোঁ। ময়ো তাক আগ্ৰহী হৈ সুধিলোঁ, কচোন তোক মোৰ কেতিয়াৰ পৰা ভাল লগা হ'ল? আৰু সি লাজতে ক'লে, শুই থাক। এইটো তাৰ কমন ডাইলগ আছিল পাহিবা। তাৰপিছত সি মোক প্ৰপ'জ কৰিলে, আনৰ পৰা বহুত বেলেগ। সি মোক ক'লে, তই মোৰ লগত থাকিব লাগিব, অকল ৰিলেশ্যনতহে নহয় মোৰ লগত বিয়াও হ'ব লাগিব। আচলতে পাহিবা, মই তাৰ প্ৰথম ভালপোৱা হয়। মোৰ আগতে সি কাৰো লগত ৰিলেশ্যনত অহা নাছিলে। আৰু সি মানুহটো বহুত বেঙা, জানা, বহু কথা জানে যদিও সি একোৱেই নাজানে। তাৰ এই সৰু সৰু কামবোৰেই মোক তাক ভাল পাবলৈ বাধ্য কৰাইছিল। ঠিক তেনেদৰেই আৰম্ভ হ'ল আমাৰ সম্পৰ্ক। চ' এটা ৰিলেশ্যনশ্বিপৰ পৰা ওলাই আহি ইমিডিয়েটলি আন এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে কাকলি। এণ্ড দিছ ইজ কল্ড ৰিবাউণ্ড। ইউ নীড টু টেক টাইম টু গেট ইন টু আনাডাৰ ৰিলেশ্যনশ্বিপ, নহ'লে জাষ্টিফাই কৰিব নোৱাৰে। এণ্ড ইট ইজ ট্ৰু। চ' এনিৱে, আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বজাত ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক। শ্ব চলি আছে ৰেড এফ এম লাভ ষ্টৰী, মই স্বপ্নাৰ সৈতে পাহি। শুনি আছো আজি কাকলিৰ ষ্টৰী, ঘূৰি অহা নাম। আগলৈ তাই লিখিছে, সি চাকৰিৰ কাৰণে বহুত পাগল আছিল। তাক যেনেকৈ নহওক চাকৰি এটা লাগে, আৰু তাৰ সপোন আৰ্মিত যোৱা। তাৰ কাৰণে সি বহুত কষ্টও কৰিছে। তাৰ কষ্ট দেখি ময়ো তাক যিমানখিনি পাৰোঁ সহায় কৰিছিলোঁ, সাহস দিছিলোঁ। প্ৰথম কেইদিন সকলো ঠিকেই আছিল, সিও মোক বহুত ভাল পাইছিল। কিন্তু লাহে লাহে কাজিয়া হ'ব আৰম্ভ কৰিলে, আৰু ময়ো এদিন খঙতে কৈ দিলোঁ, তই মই বিচৰা ধৰণৰ ল'ৰা নহয়, এনেকৈ কাজিয়া লাগি থকাতকৈ সম্পৰ্কটো শেষেই কৰোৱা। মই এনেকৈ কোৱা দেখি সি সকলো খং এৰি মোক ক'লে, মই তোৰ লগত কাজিয়া লাগিব পাৰোঁ, কিন্তু মই তোক এৰি থাকিব নোৱাৰোঁ। সঁচা কথা ক'বলৈ গ'লে পাহিবা, তাৰ এইষাৰ কথা শুনি মোৰ বহুত ভাল লাগিল। এনেকুৱা লাগিল যে যি পৰিস্থিতিয়ে নহওক সি মোক এৰি কেতিয়াও নাযায়। লাহে লাহে সি ভালপোৱাৰ পৰা প্ৰিয়জন হৈ পৰিল। ৱেল, যেতিয়া ঘপককৈ আন এটা ৰিলেশ্যনশ্বিপত সোমাই যোৱা যায় ন, তেতিয়া বস্তুবোৰ গ্ৰেণ্টেড হৈয়ে যায়, বিকজ ইউ ষ্টাৰ্ট কম্পেয়াৰিং ইয়ৰ ছেল্ফ। আগৰ ৰিলেশ্যনশ্বিপত আপুনি কি পাইছিলে এইটোত পোৱা নাই, বা এইটো ৰিলেশ্যনশ্বিপত আপুনি কি পাইছে যিটো আগৰ ৰিলেশ্যনশ্বিপত পোৱা নাই। দিছ কম্পেৰিজন ইজ ভেৰি বেড, আৰু সেইটোৱে প্ৰব্লেম ক্ৰিয়েটছ কৰা ষ্টাৰ্ট কৰি দিয়ে। আৰু কাকলি আৰু ব্ৰজেনৰ ক্ষেত্ৰতো একেই হ'ল। কাকলি এটা ৰিলেশ্যনশ্বিপৰ পৰা ওলাই আহি ব্ৰজেনৰ লগত সম্পৰ্কত সোমালে, আৰু তাৰপিছত কিবা কিবি সৰু সুৰা ঘটনা, সৰু সুৰা কাজিয়াতেই তাই বহুত আপছেট হোৱা ষ্টাৰ্ট কৰে। বিকজ ইউ ষ্টাৰ্ট কম্পেয়াৰিং ইয়ৰ ছেল্ফ উইথ বুথ দ্য ৰিলেশ্যনশ্বিপ, উইচ ইজ চ' ৰং। কাৰণ ব্ৰজেন আৰু তোমাৰ এক্স বয়ফ্ৰেণ্ড একেজন ল'ৰাই নহয়। মনত ৰাখিবা, ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক। শ্ব চলি আছে ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি কাকলিৰ ষ্টৰী, ঘূৰি অহা নাম। আগলৈ তেওঁ লিখিছে, মই কৰ্মশালা এৰিলোঁ, কলেজ আৰম্ভ হ'ল। তেতিয়াৰ পৰা তাক লগ নোপোৱা হ'লোঁ, সেইকাৰণে মই তাক কলেজ গ'লে লগ কৰিব মাতোঁ, কিন্তু সি মোক লগ কৰিব কেতিয়াও নাহে। তাৰ ভয়টো অলপ বেছিয়ে, আৰু ফাঁকি দিবও বেয়া পায়। ঘৰৰ মানুহক কি কৈ আহিব সেইটোৱে তাৰ ভয়। তাৰ ঘৰ আৰু মোৰ ঘৰৰ মাজত বেছি দূৰত্ব নাছিলে, বহুত জোৰ কৰিলে কেতিয়াবা আহে অলপ সময়ৰ কাৰণে, ভয়ে ভয়ে লগ কৰি গুচি যায়। তেনেদৰেই সুখ দুখৰ মাজেৰে চলি আছিল আমাৰ সম্পৰ্কটো। তাৰো আৰ্মি ইণ্টাৰভিউ সময় আহিলে, সি বহুত ভয় খাইছিল, আৰু ময়ো তাক ভয় নকৰিবলৈ যিমান পাৰোঁ সাহস দিছিলোঁ। সি কৈছিল, যদি মোৰ ইণ্টাৰভিউ বেয়া হয় বহুত লাজ পাম, কিন্তু মোৰ সি লাজ পোৱাতকৈও তাৰ ইণ্টাৰভিউ বেয়া হ'লেহে বেছি ভাঙি পৰিব বুলি ভয় লাগে। সেইকাৰণে সি তল পৰি গ'লেও মই তাক কেতিয়াও তল পৰিব দিয়া নাছিলোঁ। শেষত সি ইণ্টাৰভিউ দিব গ'ল। তাৰ ইণ্টাৰভিউ যোৰহাটত আছিল। তাৰ ইণ্টাৰভিউ ৰিপৰ্টিং টাইম আছিল ৰাতিপুৱা 3টাত, আৰু মই তাক শুবলৈ দি গোটেই ৰাতি সাৰে থাকিলোঁ যাতে তাক মই জগাই দিব পাৰোঁ। 2 বজাৰ লগে লগে তাক মই মেছেজ কৰিলোঁ উঠিবলৈ। সি আচৰিত হৈ গ'ল যে মই সাৰে আছিলোঁ। সি উঠি মোক মেছেজ দিলে আৰু শুই থাকিবলৈ ক'লে, আৰু সিও ইণ্টাৰভিউলৈ ওলাই যোৱাৰ পাছত ময়ো শুই গ'লোঁ। চ' এতিয়া নিজৰ সপোন পূৰা কৰিবলৈ ব্ৰজেন এক ষ্টেপ আগবাঢ়িছে, বিকজ তেওঁৰ আৰ্মিত জইন কৰা মন। চ' ছাকচেছফুল হ'বনে জানিবলৈ অপেক্ষা কৰক। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শুনি আছে আপুনি ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ কাকলিৰ ষ্টৰী, ঘূৰি অহা নাম। আগলৈ তেওঁ লিখিছে, ৰাতিপুৱা মোৰো কলেজ আছিল, ময়ো কলেজলৈ বুলি গ'লোঁ। কিন্তু গোটেই বাটটো এটাই চিন্তা, তাৰ বা কি হ'ল? ক্লাছৰ মাজতো তাৰ কথাই ভাবি আছোঁ। তেনেদৰেই ক্লাছ শেষ কৰি ঘৰ পালোহি। শেষত তাৰ মেছেজ আহিল। পাহিবা, খবৰটো শুনাতকৈ মই তাৰ মেছেজটো দেখিহে বেছি সুখী হৈছিলোঁ। তেনেদৰেই তাৰ লগত তিনিদিন টোপনি ক্ষতি কৰিলোঁ। শেষত সি ভালে ভালে ইণ্টাৰভিউ দি ঘৰলৈ আহিল। এপ্ৰিলত তাৰ ৰিটেন আছিল। তাক মই ইমান পঢ়িব দিওঁ কিন্তু নপঢ়ে সি। সি বোলে চাকৰি নাপায়। কিন্তু হঠাৎ কৰোণাৰ কাৰণে সিহঁতৰ এক্সাম পোষ্টপোন হ'ল। তেনেদৰে কাজিয়াৰ মাজেৰে আমি সম্পৰ্কটো ছমাহ পাৰ কৰিলোঁ। সি আকৌ পুলিচৰ কাৰণে ৰানিং কৰিবলৈ ল'লে। তাক মুঠতে চাকৰি লাগিবই। ময়ো তাক আকৌ 3টা বজাত জগাই দিবলৈ আৰম্ভ কৰিলোঁ। কিন্তু হঠাৎ আমাৰ মাজত কাজিয়া আকৌ বাঢ়িব ধৰিলে। প্ৰতিদিনেই কিবা নহয় কিবা কাৰণত কাজিয়া হয়। আৰু আচলতে পাহিবা, মই ছোৱালীজনী বহুত খঙাল আৰু জেদি। সিও একেই আছে। তেনেকুৱাততো কাজিয়া হ'বই, কিন্তু আমাৰ কাজিয়া অলপ বেছিয়ে বাঢ়িব ধৰিলে। আৰু তাৰ ফলত মই ইনচিকিউৰ ফিল কৰিব ধৰিলোঁ। সৰু সৰু কথাতে আমাৰ কাজিয়া হৈছিল। ৱেল কাকলি, তোমাৰ গোটেই লাভ ষ্টৰিটোত কাজিয়া শব্দটো ইমানেই বেছি আছে, ইয়াৰ পৰা এইটো কথাই গম পোৱা যায় যে তোমালোক দুয়ো খুব বেছি অস্থিৰ হয়, ইগ' বহুত বেছি, আৰু ওৱান অফ ইউ ইজ ভেৰি ডমিনেণ্ট। যেতিয়া কাৰোবাক তুমি ডমিনেট কৰিব চেষ্টা কৰা নহয়, তেতিয়া আচলতে কাউণ্টাৰত খং বা কাজিয়াটো ওলায়। লেট দ্য পাৰ্চন লিভ হিজ অ'ন লাইফ অৰ লেট দ্য পাৰ্চন লিভ হাৰ অ'ন লাইফ। নিজকে যিমান সময় দিব লাগে, ঠিক তেনেদৰে পাৰ্টনাৰকো সিমান সময় দিব লাগিব। চবৰে নিজৰ এটা লাইফ আছে, চবৰে নিজৰ এটা সময় আছে। সেই চব সময়তে যদি সোমাই থাকিবলৈ চেষ্টা কৰে, বা তুমিয়ে ভাবাচোন 24 ঘণ্টাৰ যদি 24 ঘণ্টাই তোমাৰ লগত পাৰ্টনাৰজন এনি টাইম লাগি থাকে, এটা খং নুঠিবনে? এটা ইৰিটেশ্যন নাহিবনে? নিজৰোতো এটা সময় আছে, এটা শুই উঠাৰ সময়, গা ধোৱাৰ সময়, মোবাইল চোৱাৰ সময়, ফিল্ম চোৱাৰ সময়, ফ্ৰেণ্ডছৰ লগত ওলাই যোৱাৰ সময়, কথা পতাৰ সময়, ফুৰিব যোৱাৰ সময়। সেই চব সময়টো যদি পাৰ্টনাৰে লৈ লয়, অতিষ্ঠ হ'বানে নোহোৱা? ঠিক তেনেদৰে তোমালোকৰ ৰিলেশ্যনশ্বিপত সেইটোৱে খেলি মেলি হৈছে। 24/7 যদি তুমি ব্ৰজেন আৰু ব্ৰজেন যদি তোমাৰ লগত লাগি থাকে, কাজিয়া হ'বই। আগলৈ চিঠিখনত কি লিখিছে মই পঢ়ি গৈ থাকিম, আপুনি অপেক্ষা কৰক। ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি কাকলিৰ লাভ ষ্টৰী ঘূৰি আহানা। আগলৈ তেওঁ লিখিছে, সি ৰিটেনৰ কাৰণে পঢ়িব লৈছিল তেতিয়া, সেইকাৰণে মোক অলপ সময় দিব পৰা নাছিল। ৰাতিপুৱা দৌৰিবলৈ যায়, আহি ৰাতিটো শুবই লাগিব, কাৰণ সোনকালে উঠিব লাগিব, ভাগৰো লাগে। কিন্তু মই সেইটোকে নুবুজি কাজিয়া কৰিব ধৰিলোঁ। মোৰ এনেকুৱা লাগিব ধৰিলে যে আমাৰ সম্পৰ্কটো আৰু বেছিদিন নাথাকে, আৰু তাৰো মোৰ প্ৰতি ব্যৱহাৰ, মৰম, ইম্পৰ্টেঞ্চ কমি আহিব ধৰিলে। সেইকাৰণে হয়তো মই তেনেকুৱা কৰিছিলোঁ। মই তাক বাৰে বাৰে কওঁ যে তোৰ কি মোক ভাল নলগা হৈছে নেকি, আৰু সি বাৰে বাৰে নহয় বুলি কয়। তাৰ মাজতে চলি আছিল সম্পৰ্কটো। আৰু পাহিবা, তাক হেৰুৱা ভয় মোৰ এনেকুৱা হ'ব ধৰিলে যে মোৰ মেণ্টেল ছিটুৱেশ্যন বেয়া হৈ গৈছিল। মই তাক বাৰে বাৰে কওঁ যে অলপ ভালকৈ কথা পাতিবিচোন মোৰ লগত, কিন্তু তাৰ খংডাল ইমানেই বেছি আছিল যে খং উঠিলে একো ভাবিয়ে নাচায়। তাক লৈ মই বহুত সপোন দেখিছিলোঁ, তাৰ লগতে গোটেই জীৱন থাকিম বুলি ভাবি ল'লোঁ মনতে। কিন্তু কয় নহয়, ভবা কথা নহয় সিধি বাটত আছে কণা বিধি। মোৰো তেনেকুৱাই হ'ল। এদিন হঠাৎ আমাৰ সম্পৰ্কটো ব্ৰেক হ'ল। হয়তো ভুল মোৰেই, মই তাক অশান্তি কৰিছিলোঁ, কাজিয়া কৰি তাক অশান্তিত থাকিব দিছিলোঁ। কিন্তু পাহিবা, মই তাক এৰিবৰ কাৰণে নহয়, তাক হেৰুৱাৰ ভয়তেই মই কাজিয়া কৰিছিলোঁ। আমি যেতিয়াই কাজিয়া লাগোঁ, এইটোৱে সিটোক কওঁ যে তই মোক এৰিবি, আৰু সি কৈছিল মই তোক নেৰোঁ, আৰু তই যদি মোক এৰি যাৱ তেতিয়াহ'লে তোৰ ঘৰত গৈ মই তোক চৰ মাৰি আহিম। কিন্তু তেনেকুৱা একো নহ'ল, মই তাক নেৰিলোঁ, সিহে মোক এৰি গুচি গ'ল। সেইদিনা আমাৰ মাজত ইমানেই কাজিয়া হ'ল যে সি ৰিলেশ্যনটো ব্ৰেক কৰি দিলে আৰু মোক একো ক'বলৈ চান্সো নিদিলে। মাথো ক'লে যে ইমান কাজিয়া লাগি ৰিলেশ্যন নচলে। চ' লাষ্ট আৰু কিছু কথা লিখিছে, সেয়া পঢ়ি গৈ থাকিম। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক, শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ কাকলিৰ লাভ ষ্টৰী ঘূৰি আহানা। আগলৈ যা লিখিছে, ময়ো তাক যেতিয়া হেৰুৱালোঁ তেতিয়া বুজি উঠিলোঁ যে হয়, মই সঁচাই বহুত ডাঙৰ ভুল কৰিলোঁ। নিজৰ ভুল বুজি মই বহুত ৰিকুৱেষ্ট কৰিলোঁ, আৰু কেতিয়াও কাজিয়া নকৰোঁ বুলি কৈ তাক ঘূৰি আহিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। কিন্তু নাই, সি ঘূৰিয়ে নাহে। মোৰ এনেকুৱা লাগিব ধৰিলে যে মোৰ তাৰ অবিহনে একোৱেই নাই, সিয়ে মোৰ সকলো। লাহে লাহে নিজকে বুজালোঁ, কিন্তু নাই, মোক খালি তাকেই লাগে। যাৰ লগত অলপ সময় কথা পতা দেৰি হ'লেই কাজিয়া কৰিছিলোঁ, তাৰ লগতে আজি কথা নপতাকৈ দিন পাৰ কৰি আছোঁ। কিন্তু মই পৰা নাই তাৰ অবিহনে থাকিব। সেইকাৰণে মই এতিয়াও তাক মাজে মাজে মেছেজ কৰোঁ, বুজাওঁ ঘূৰি আহিবলৈ, কিন্তু নাই, সি নাহে। সি কয় এতিয়া আৰু একো ৰিলেশ্যন নহয়। সি মোৰ লগত ফ্ৰেণ্ড হিচাপে সদায় থাকিব, কিন্তু ৰিলেশ্যনত সি কেতিয়াও নাহে। হয়তো ভুলটো মোৰেই আছিল, সেয়েহে তাৰ লগত অলপ বেছি কাজিয়া কৰিছিলোঁ, কিন্তু তাক এৰি যাম বুলি কেতিয়াও ভবা নাছিলোঁ। মই আজিও তাৰ লগত কথা পাতোঁ, তাক বুজাওঁ, কিন্তু সি বুজিব অলপো চেষ্টা নকৰে। মই হাৰি গ'লোঁ তাৰ জেদৰ আগত, তাৰ খঙৰ আগত। কিন্তু মই সি ঘূৰি অহাটো বিচাৰোঁ যিকোনো পৰিস্থিতিতে। তাৰ লগত কথা পাতিলে এনেকুৱা লাগে যে তাৰ ভালপোৱা এতিয়াও আছে, মাথো খঙতে ঘূৰি নাহে। তাক বুজালে কয় মই বেয়া, তই ভাল ল'ৰা পাবি। আকৌ যদি কওঁ যে মই মোৰ ভুলটো বুজিছোঁ, তই ঘূৰি আহ, তেতিয়াও কয় যে ভালে হৈছে, নেক্সট ৰিলেশ্যনত আহিলে এইটো ভুল নকৰিবি। মই ভাগি পৰিছোঁ জানা, পাহিবা পাহিবা, মই তোমালৈ চিঠিখন লিখাৰ এইটোৱে কাৰণ যে মোক কিবা এটা উপায় দিয়া। মই ভাগৰি গৈছোঁ তাক বুজাই, এনেকুৱা একোৱেই ভাল নলগা হৈছে। আগতে মোৰ বাৰ্থডে আহিলে অলপ এক্সাইটমেণ্ট থাকে, এতিয়া অলপো নাই। মোৰ মাইণ্ডত খালি এটাই আহি আছে, মোক তাক লাগে। সি ভাল বেয়া যিয়ে নহওক, মোক তাক লাগে। আশা কৰোঁ পাহিবা, তুমি মোৰ এই চিঠিখন সোনকালে পঢ়িবা আৰু মোক এটা ভাল পথ দেখুৱাই দিবা। লিখিব নাজানো যদিও অলপ চেষ্টা কৰিলোঁ, তোমাৰ পৰা সহায় বিচাৰিছোঁ। শেষত তোমাৰ সুস্বাস্থ্য কামনা কৰিলোঁ, ভালে থাকা তুমি। ইতি কাকলি। ৱেল কাকলি, তোমাৰ লিখাৰ ব্যৱহাৰৰ পৰা মই তোমাক লগ পোৱা নাই, কিন্তু তুমি যিটো লিখিছা তাৰ পৰা মই এটা কথা গম পাইছোঁ যে তুমি ৰিলেশ্যনশ্বিপটোত খুব বেছি ডমিনেট কৰিব খোজা, বা ডমিনেশ্যনটো তোমাৰ আছে। আৰু যিদৰে তুমি লিখিছা মোক লাগে, মোক তাকেই লাগে, সেইটো তোমাৰ জেদ হৈ পৰিছে। ৱেল, যেতিয়া সম্পৰ্কত আছিলা তোমালোকৰ কাজিয়াটো ইমান বেছি কিয় হৈছিল সেইটোও চাগে তোমালোক দুয়োটাৰে ভুল, কাৰণ তুমি আৰু সি দুয়োৱে দুয়োকে গ্ৰেণ্টেড কৰি ল'লা। এটা সম্পৰ্কৰ পৰা ওলাই আন এটা সম্পৰ্কত সোমাই ল'লা বহুত সোনকালে, ফাৰ্ষ্ট মিষ্টেক। ছেকেণ্ড মিষ্টেক, আই এম শ্যৰ তোমালোকে কম্পেয়াৰ কৰা ষ্টাৰ্ট কৰিলা ইজনে সিজনক, ছেকেণ্ড মিষ্টেক। থাৰ্ড মিষ্টেক, সি যিটো বিচাৰে তোমাৰ মতে নহ'লে তুমি বেয়া পোৱা। ফোৰ্থ মিষ্টেক, দুয়োটাই দুয়োটাকে একেবাৰেই গেপ নিদিয়া। কোনে কাক নিদিয়া মই নাজানো, কিন্তু তোমালোক দুয়ো ইমানেই বেছি ইজনে সিজনৰ লগত লাগি ধৰিছা, আঠা টাইপ লাগি ধৰিছা, সেইকাৰণে ইমান বেছি ইৰিটেশ্যন হৈ পৰিছে। সি তোমাৰ লগত নে তুমি তাৰ লগত মই নাজানো, কিন্তু সম্পৰ্কটোত একেবাৰে স্পেচ নোহোৱা কৰি দিছা, সেইকাৰণে উশাহ ল'বলৈ জেগা নোহোৱা হৈ গ'ল। আৰু আল্টিমেটলি উশাহ নাপাই মানুহ সেই সম্পৰ্কটোৰ পৰা ওলাই আহিলে। এতিয়া মই তোমাক এটাই ছাজেষ্ট কৰিম, সি বস্তু নহয় যে তোমাক তাক লাগিব। তাৰো এটা নিজৰ পাৰ্চনেলিটি আছে, তাৰো এটা লাইফ আছে, তাৰো এটা চইচ আছে। তোমালোক দুয়ো চইচত সোমাইছিলা, তোমালোক দুয়ে দুয়োটাই একেলগে ব্ৰেকআপ কৰিছা বাই চইচ। চ' এতিয়া আকৌ তুমি সম্পৰ্কটোত সোমাম বুলি ক'লেই নহ'ব, তাৰো নিজৰ এটা ডিচিশ্যন আছে। চ' ইউ উইল হেভ টু ৰেচপেক্ট হিজ ডিচিশ্যন। আৰু যদি সেই ডিচিশ্যনটো তেওঁৰ এইটোৱেই যে তেওঁ সম্পৰ্কত নাহে, ৰেচপেক্ট ইট, ডু নট ফ'ৰ্চ ইয়ৰ চেল্ফ। কাৰণ এতিয়া যিটো অভিমান, খং বা কাজিয়া বা যিটো ফ্ৰেণ্ডশ্বিপৰ এতিয়া ৰিলেশ্যন এটা আছে ন, সেইটো নোহোৱা হৈ যাব। আৰু যদি সেইটো বিচৰা নাই, ষ্টপ ফ'ৰ্চিং ইয়ৰ চেল্ফ। নিজকে ফ'ৰ্চ নকৰিবা তাৰ লাইফত। ইউ আৰ এ ফ্ৰেণ্ড ইন হিজ লাইফ, বি ইট দেট ৱে। ষ্টপ ফ'ৰ্চিং ইয়ৰ চেল্ফ অন টু হিম, দেট ইজ মাই অনলি ছাজেশ্যন। চ' এয়া আছিলে আজিৰ লাভ ষ্টৰী, ঘূৰি অহা না। এটি নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। Red FM, bajate raho.
At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPersonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.